अथ अष्टादशोऽध्यायः अर्जुनायुवाच संन्यासस्य महाबाहु तत्त्वमिच्छामि वेदितुं त्यागस्य च हृषीकेश पृथक् केशीनिषूदन श्रीभगवानुवाच कम्यानं कर्मणां न्यासं संन्यासं कवयो विदु सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा त्याज्यं दोषवदित्येके कर्म प्राहुर्मणीषिणा यज्ञदानः तपः कर्म न त्याज्यमिति चापरि निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागो हि पुरुष व्याघ्र त्रिविध संप्रकीर्तित यज्ञदानः तपः कर्म न त्याज्यं कार्यमेव तद् यज्ञो दानं तपश्चैव पावनानि मणीषिणाम् एतान्नपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानिति मे पार्थ निश्चिताङ्गमतमोत्तमं नियतः स तु संन्यासः कर्मणोनुपपाद्यते मोहादत्यस्य परित्याग स्तामस परिकीर्तित दुःखमित्येव यत्कर्म कायक्लेशभयात् त्यजेत् स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् कार्यमित्येव यत्कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं चैव सत्यागस्सात्त्विको मतः नद्देष्ट कुशलं कर्म कुशले नानुसज्यते त्यागी सत्त्व समाविष्टो मेधावी छिन्न संशय नाहि देहभृता शक्यं तक्तुं कर्मण्यशेषता जस्तु कर्मफलत्यागी सत्यागित्तविधीयते अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्म नः फलं भवत्यत्यागिनं प्रीत्या न तु संन्यासिनं क्वचित् पञ्चैतानि महाबाहु कारणाणैं निबोध मे सङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधं विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमं शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नर न्याज्यं वा विपरीतं वा पञ्चैते तस्य हेतव तत्रैवं सति कर्तार मात्मानं केवलं तु या पश्यत्याकृतबुद्धित्वान् न स पश्यति दुर्मते यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमान् लोकान् नाहन्ति न निबद्धते ज्ञानं ज्ञेयं परिज्ञातां त्रिविधा कर्मचोदना करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रह ज्ञानं कर्म च कर्ता च तथैव गुणभेदत पूच्यते गुणसङ्ख्याने यथावच्छृणुतान्यपि सर्वभूतेषु एवैकं भावमव्ययमीक्ष्यते अविभक्तं विभक्तेषु तज्ज्ञानं विद्धिसात्त्विकं पृथक्तेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धिराजसं यत्तु कृष्णवदे कस्मिन् कार्ये सक्तमहैतुकम् अतत्तार्थबदलपञ्च तत्तामसमुदाहृतं নিয়তং সংগরহিতম মরাগদ্দেশতকৃতম অফলপ্রেপ্সুনা কর্ম যত্তত সাত্বিকমুচ্যতে যত্তু কামেপ্সুনা কর্ম সাহংকারেণ বাপুনা ক্রিয়তে বহুলায়াসং তদ্রাজসমুদাহৃতম অনুবন্ধং ক্ষয়ং হিংসা মনপেক্ষ্যা চ পৌরুষম মোহাদারভ্যতে কর্ম যত্তত্তামসমুচ্যতে মুক্তসঙ্গো নহং বাদী ধৃত্যোৎসাহসমন্বিতান সিদ্ধ সিদ্ধো নির্বিকার কর্তা সাত্বিক উচ্যতে রাগী কর্ম ফল প্রেপসু লুব্ধ হিংসাত্মকো শুচি হর্ষ শোকান্বিত কর্তা রায়স পরিকীর্তিত অযুক্ত প্রাকৃতস্তব্ধ শঠো নৈষ্কৃতিকোলশ বিষাদী দীর্ঘসূত্রী চ কর্তা তামস উচ্যতে বুদ্ধির্ভেদং ধৃতেশ্চৈব গুণতাস্ত্রিবিদং শৃণু পূচ্যমানমশেষেণ পৃথক্তেন ধনঞ্জয় প্রবৃত্তিঞ্চ নিবৃত্তিঞ্চ কার্যাকার্যে ভয়াভয়ে বন্ধং মোক্ষঞ্জয়া বেতি বুদ্ধিশা পার্থ সাত্বিকী ইয়া ধর্ম মধর্মঞ্চ কার্যাঞ্চা কার্যমেব চ অযথাবত প্রজানাতি বুদ্ধিশা পার্থ রাজসি অধর্মং ধর্মমীতি ইয়া মন্যতে তমসাবৃতা সর্বার্থান বিপরীতাংশ্চ বুদ্ধিশা পার্থ তামসি ধৃত্যায় অয়া ধারয়তে মনঃপ্রাণেন্দ্রিয়ক্রিয়া যোগেন ব্রবিয়ারিণ্যা ধৃতিশা পার্থ সাত্বিকে যয়া তু ধর্মকামার্থান ধৃত্যা ধারয়তেরজুনা প্রসঙ্গেন ফলাকাঙ্ক্ষী ধৃতিশা পার্থ রাজসি যয়া স্বপ্নং ভয়ং শোকং বিষাদং মদমেব চ না বিমুঞ্চতি দুর্মেধা ধৃতিশা পার্থ তামসি সুখং তিদানিং ত্রিভিধং শৃণু মে ভরতর্ষব অভ্যাসদ রমতে যত্র দুঃখান্তঞ্চ নিগচ্ছতি যত্তদগ্রে বিষমিব পরিণামে মৃতোপমম তৎসুকং সাত্বিকং প্রোক্ত মাত্মা বুদ্ধি প্রসাদজম বিষয়েন্দ্রিয় সংযোগাত যত্তদগ্রে মৃতোপমম পরিণামে বিষমিব তৎসুকং রাজসং স্মৃতম যদগ্রে চানুবন্ধে চ সুখং মোহনমাত্মন নিদ্রালস্য প্রমাদোথ্যং তত্তামসমুদাহৃতম না তদস্তি পৃথিব্যাং বা দিবি দেবেষু বা পুনা সত্ত্বং প্রকৃতিজৈর্মুক্তং যদেভিঃশাত্রভিগুণৈ ব্রাহ্মণ ক্ষত্রিয়বিষাং শূদ্রাণাং চ পরন্তপ কর্মাণি প্রবিভক্তানি স্বভাবা প্রভবৈর্গুণৈ সমুদমস্তপশৌচং শান্তিরার্জবমেব চ জ্ঞানং বিজ্ঞানমাস্তিক্যং ব্রহ্মকর্মস্বভাবজম শৌর্যং তেজো ধৃতির্দাক্ষ্যং যুদ্ধে চাপপলায়নাম দানমীশ্বরভাবশ্চ ক্ষাত্রং কর্মস্বভাবজম কৃষি গোরক্ষ্যবাণিজ্যং বৈশ্যকর্মস্বভাবজং পরিচর্যাত্মকং কর্ম শুদ্ধস্যাপি স্বভাবজম শেষে কর্মণ্যভিরত সংসিদ্ধিং লভতে নরা স্বকর্মনিরতঃ সিদ্ধিং যথা বিন্দতি তচ্ছিনু যথা প্রবৃত্তির ভূতানাং যেনা সর্বমিদং ততম স্বকর্মণ তমভ্যর্চ সিদ্ধিং বিন্দতি মানব শ্রেয়ান স্বধর্মো বিগুণ পরধর্মাৎ স্বনুষ্ঠিতাৎ স্বভাব নিয়তং কর্ম কুর্বন্নাপ্নোতি কিল্লিশম সহজং কর্ম কৌন্তেয সদোষামপি ন ত্যজেত সর্বারম্ভা হি দোষেণ ধূমেন অগ্নি দিবাবৃতা অসক্ত বুদ্ধি সর্বত্র জিতাত্মা বিগতা স্পৃহ নৈষ্কর্ম সিদ্ধিং পরমাং সন্ন্যাসেনাধিগচ্ছতি সিদ্ধিং প্রাপ্ত যথা ব্রহ্ম তথা বনোতি নিবোধমে সমাসে নৈব কৌন্তেয নিষ্ঠা জ্ঞানস্যয়া পরা বুদ্ধা বিশুদ্ধয়া যুক্ত ধৃত্যাত্মানং নিয়ম্য চ শব্দাদিন বিষয়ং ত্যক্ত্বা রাগদ্বেষো বুদস্য চ বিবিক্ত সেবী লজ্জাশী যত বাক্যায়মানসা ধ্যানযোগ পরো নিত্যং বৈরাগ্যং সম্পাশ্রিত অহংকারং বলং দর্পং কামং ক্রোধং পরিগ্রহ বিমুচ্য নির্মম শান্ত ব্রহ্মভূয়ায় কল্পতে ব্রহ্মভূত প্রসন্নাত্মা না শোচতি না কাঙ্ক্ষতি সমঃসর্বেষু ভূতেষু মদভক্তিং লভতে পরম ভক্ত্যা মামভিজানাতি যাবাঞ্জশ্চাস্মিতা তথা ততো মাং তত্ততো জ্ঞাত্বা বিশতি তদনন্তরম সর্বকর্মাণ্যপি সদা পূর্বাণো মদবপাশ্রয় মৎপ্রসাদাদবাপনোতি শাশ্বতং পদমাব্বয়ম চেতসা সর্বকর্মাণি মহিষং ন্যস্য মৎপরা বুদ্ধিযোগ মুপাশ্রিত্য মচ্চিত্তঃ সততং ভব মচ্চিত্তঃ সর্বদুর্গাণি মৎপ্রসাদাত্তরিষ্যসি অথ চিত্ত্বমহংকারান নাশোষ্যসি বিনংশসি যদহংকারমাশ্রিত্য নাজোৎসাইতি মন্যসে মিথ্যৈব ব্যবসায়স্তে প্রকৃতিস্ত্বং নিযোষ্যতি স্বভাবেন কৌন্তেয নিবদ্ধস্যেন কর্মণা কর্তুং নিচ্ছসি জনমোহাত করিষ্যশবশোপিতর ঈশ্বর সর্বভূতানাং হৃদ্দেশেরযুনতিষ্ঠতি ভ্রাময়ন সর্বভূতানি যন্ত্রারূঢ়ানি মায়ায়া তমেব শরণং গচ্ছ সর্বভাবেন ভারত তৎপ্রসাদাৎ পরং শান্তিং স্থানং প্রাপ্সসি শাশ্বতং ইতি তে জ্ঞানমাখ্যাতং গুজ্যাদ গুজ্যতরং ময়া বিমিশ্রী তদশেষেণ যথেচ্ছসি তথা কুরু সর্বগুহ্য ত্বমঙ্গভূয শৃণু মে পরমং বচ ইষ্টোষি বেদ্রমিতে ততো বক্ষ্যামি তে হিতম মন্মনা ভব মদভক্তো মদযাজীমং নমস্কুরু মামে বৈশ্যসি সত্যং তে প্রতিজানে প্রিয়সি মে সর্বধর্মান পরিত্যজ্য মামেকং শরণং ব্রজ অহং ত্বং সর্বপাপেভ্যো মোক্ষয়িষ্যামি মাসু চ ইদং তে না তপস্কায় না ভক্তায় কদাচন नाचा सुसुषवे वाच्यं नाचमाने युभशुयति याइदं परमं गुज्जं मदभक्ते शविधाश्यति भक्तिं मयि परं कृत्वा मामे वैश्यत्त संशय नाच तस्मन् मनुष्येषु कश्चिन् मे प्रियकृत्तमा भविता न च मे तस्माद् अन्यः प्रियतरो भुवि अध्येष्यते च जायिवं ध्यर्मं संवादमावयो ज्ञानयज्ञेन तेनाह मिष्टास्यामिति मे मते सद्यावानन शूयश्च श्रूयादपि यो नरा सोऽपि मुक्ताः शुभान् लोकान् प्राप्नुयाद् पुण्यकर्मणाम् कच्चिदेतत् सुतङ्ग पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञान सम्मोह नष्टास्ते धनञ्जय अर्जुन उवाच नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादान् मयाच्युत स्थितोऽस्मि गतसन्देह करिष्ये वचनं तव सञ्जय उवाच इत्थं वासुदेवस्य पार्थस्य च महात्मना संवादमिवमश्रौष मद्भुतं लो महर्षणं व्यासप्रसादात् सुतवा निवङ् गुज्जमहं परं योगं योगेश्वरात् कृष्णात् साक्षात् कथयत स्वयं राजन् संस्मृत्य संस्मृत्य संवादमिममदभुतम् केशवार्जुनयोः पुण्यं हिष्यामि च मुहुर्मुह तच्च संस्मृत्य संस्मृत्य रूपमत्तदभूतं हरे विश्वयो मे महान् राजान् हृष्यामि च पुनः पुनः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धर तत्र श्रीर्विजयो भूति ध्रुवानीति मतिर्मम ॐ तत्सत् इति श्रीमहाभारते शतसाहस्रं संहितायां वैयाशिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषदसु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षयोगो नाम अष्टादशोऽध्याय नमो भगवते वासुदेवाय अथ श्रीगीतामाहात्म्यं श्रीधरु वाचन भगवान परमेशान भक्तिराव्याचारिणी प्रारब्धं भुञ्जमानस्य कथं भवति हे प्रभो श्री विष्णुर्वाच प्रारब्धं भुञ्जमानो हि गीताभ्यासरतः सदा स मुक्तः सुखी लोके परमानानुपलिप्यते महापापाति पापानि गीताध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलिनी दलमम्बुवत् गीतायाः पुस्तकं यत्र यत्र पाठ प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै सर्वे देवाश्च ऋषयो योगिनः पण्डगादय गोपालैः गोपिकाभिश्च नारदोद्धव पार्षदैः समायान्ति तत्र शीघ्रं यत्र गीता प्रवर्तते यत्र गीता विचारश्च पठनं पाठनं श्रुतं तत्राहं निश्चितं पृथ्वी निवसामि सदैव हि गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहं गीताज्ञानमुपाश्रित्य त्रिलोकान् पालयाम्यहम् गीता मे परमा विद्या ब्रह्मरूपा न संशय अर्धमात्राक्षरा नित्या सानिर्वाच्य पदात्मिका चिदानन्देन कृष्णेन प्रोक्ता स्वामुखतोऽर्जुनम् वेदात्रयी परानन्दा तत्तार्थ ज्ञान संयुत ज्योष्टादश जपो नित्यं नरो निश्चल मानस ज्ञान सिद्धिं स लभते ततो जाति परं पदं पाठे समर्थ सम्पूर्णे ततोऽर्धं पाठमाचरेत् तदा गोदानजं पुण्यं लभते नात्र संशयः त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् शरं संजपमानस्तु सोमयागफलं लभेत् एकाध्यायन्तु यो नित्यं पठते भक्तिसंयुतः रुद्रलोकमवाप्नोति गणो भूत्वा वशेच्चिरम् अध्यायं श्लोकं पादं वा नित्यं यः पठते नरा स जाति नरतं यावन् मन्नन्तरं वसुन्धरे गीतायाः श्लोकदशकं सप्त पञ्चचतुष्टयं दौत्रणेकं तदर्धं वा श्लोकानां यः पठेन्नरः चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत् गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमम् गीते तुच्छारसंयुक्तो म्रियमाणो गतिं लभेत् गीतार्थश्रवणासक्तो महापापयुतोऽपि वा वैकुण्ठं समवाप्नोति विष्णुना सह मोदते गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः जीवनमुक्तः सविज्ञेयो देहान्ते परमं पदम् গীতামাশ্রিত বহব ভুভুজো জনকাদয়া নির্ধূত কলমশালোকে গীতায়াতাঃ পরং পদম গীতায়াঃ পঠনং কৃত্বা মাহাত্ম্যং নৈব যঃ পঠেত বৃথা পাঠো ভবেত তস্য সময়েব অধ্যুদাহৃতঃ এতান মাহাত্ম্যসংযুক্তং গীতাভ্যাসং করোতি যঃ স তত ফলমবাপনোতি দুর্লভাং গতিমাপনুয়াত্। সূত উবাচ মাহাত্ম্যমেতদ গীতায়া ময়া প্রোক্তং সনাতনম্। গীতান্তে চ পঠেদ্যস্তু যদুক্তং তত ফলং লভেত্। ইতি শ্রীবরাহ পুরাণে শ্রীমদ ভগবদ গীতা মাহাত্ম্যং সমাপ্তম্। ওম তৎসত্।